Ea Agahmani. বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নতুন ৰাজ্যপাল আৰু উপৰাজ্যপাল নিয়োগ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা কৃষি আৰু গ্ৰাম্য ৰূপান্তৰকৰণ বিষয়ক বাজেট উত্তৰ ৱেবিনাৰ সম্বোধন কৰিব। পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে চুবুৰীয়া ওড়িশা আৰু ঝাৰখণ্ডৰ 200গৰাকীও অধিক ন্যায়াধীশক নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই জৰায়ুমুখৰ কৰ্কট ৰোগ নিৰ্মূল কৰা আৰু স্বাস্থ্য খণ্ডত গোলকীয় সহযোগিতা সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ প্ৰকাশ কৰিছে। আৰু ভাৰতে আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নতুন ৰাজ্যপাল আৰু উপৰাজ্যপাল নিয়োগ কৰিছে। হিমাচল প্ৰদেশৰ ৰাজ্যপাল শিৱ প্ৰতাপ শুক্লাক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছে। তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মাক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। বিহাৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ নন্দ কিশোৰ যাদৱক নাগালেণ্ডৰ আৰু অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল অটা হছনেইনক বিহাৰৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছে। একেদৰে তামিলনাডুৰ ৰাজ্যপাল এন এন ৰবিক পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুৰ ৰাজ্যপাল হিচাপে আৰু লাডাখৰ উপৰাজ্যপাল কবিন্দৰ গুপ্তাক হিমাচল প্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাক লাডাখৰ উপৰাজ্যপালৰ দায়িত্ব দিয়া হৈছে। প্ৰাক্তন কূটনীতিবিদ তৰণজিৎ সিং সান্ধু দিল্লীৰ উপৰাজ্যপালৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে পশ্চিমবংগৰ ৰাজ্যপাল ডঃ চি ভি আনন্দ বসুৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কৃষি আৰু গ্ৰাম্য ৰূপান্তৰকৰণ বিষয়ক বাজেট উত্তৰ ৱেবিনাৰ সম্বোধন কৰিব। এই ৱেবিনাৰত কৃষি, পশুপালন আৰু দুগ্ধ উৎপাদন, মীন আৰু গ্ৰামাঞ্চলৰ জীৱিকা এই চাৰিটা মূল খণ্ডক লৈ আলোচনা কৰা হ'ব। বাজেট উত্তৰ ৱেবিনাৰখনত কাজু, কাঠবাদাম, নাৰিকল, চন্দন, অগৰু, আখৰোট আৰু চীনাবাদাম আদিৰ দৰে অধিক লাভদায়ক খেতিৰ সম্ভাৱনাৰ সদব্যৱহাৰ কৰি উচ্চ মূল্যৰ কৃষিৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ'ব। ৱেবিনাৰখনত কৃষিৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা চালিত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ভাৰত বিস্তাৰৰ অধীনত উপলব্ধ বিভিন্ন সুযোগক লৈও আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত দুটা নতুন মেট্ৰ' কৰিডৰ উদ্বোধন কৰিব আৰু তিনিটা অতিৰিক্ত কৰিডৰৰ আধাৰশিলাও স্থাপন কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ মেট্ৰ'ৰ পিংক লাইনৰ মজলিছ পাৰ্কৰ পৰা মজপুৰ, বাবৰপুৰ আৰু মেজেণ্টা লাইনৰ দীপালী চকৰ পৰা মজলিছ পাৰ্ক সংযোগী ৰেলপথছোৱা মুকলি কৰিব। 18,300 কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰা এই প্ৰকল্পসমূহে দিল্লী মহানগৰৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা অধিক শক্তিশালী কৰিব আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰিব বুলিও তেওঁ মন্তব্য কৰে। পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে চুবুৰীয়া ওড়িশা আৰু ঝাৰখণ্ডৰ 200গৰাকীও অধিক ন্যায়াধীশক নিয়োগ কৰা হৈছে। নতুনকৈ নিয়োগ কৰা এই ন্যায়াধীশসকলে বিচাৰাধীন প্ৰায় 60 লাখ গোচৰ চালি জাৰি চাব। ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে এই ন্যায়াধীশসকলক উত্তৰ আৰু দক্ষিণ 24 পৰগনা, পূব আৰু পশ্চিম বৰ্ধমান, হাওৰা, হুগলী, নাদিয়া আৰু বীৰভূম জিলাত নিয়োগ কৰা হ'ব। সম্প্ৰতি প্ৰায় 550গৰাকী ন্যায়াধীশ গোচৰ নিষ্পত্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছে। নিৰ্বাচন আয়োগৰ সূত্ৰে প্ৰকাশ কৰা মতে বিচাৰাধীন গোচৰসমূহ শীঘ্ৰে নিষ্পত্তি কৰাৰ উদ্দেশ্যে ভালেমান প্ৰশাসনিক ব্যৱস্থা লোৱা হৈছে। বৰ্তমানলৈকে প্ৰায় 6 লাখ গোচৰ নিষ্পত্তি কৰা হৈছে। বায়ুসেনা বাহিনীৰ সুখয় 30 এম কে আই শ্ৰেণীৰ এখন যুঁজাৰু বিমান অসমৰ কাৰ্বি আংলঙত দুৰ্ঘটনাত পতিত হৈছে। যোৰহাটৰ বায়ু সেনা ঘাটিৰ পৰা উৰা মৰা এই বিমানখন কালি কাৰ্বি আংলং জিলাৰ চকীহোলা অঞ্চলৰ গভীৰ অৰণ্যত ভূপতিত হয়। উদ্ধাৰ অভিযান অব্যাহত আছে বুলি বায়ু সেনাই সদৰি কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাড্ডাই জনস্বাস্থ্য সমস্যা হিচাপে জৰায়ুমুখৰ কৰ্কট ৰোগ নিৰ্মূল কৰাৰ লগতে গোলকীয় স্বাস্থ্য সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ প্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান টেড্ৰছ আধানম ঘেব্ৰেয়েছেছৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে গোলকীয় স্বাস্থ্য বিষয় সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এই ৰোগৰ প্ৰতিৰোধ, চিনাক্তকৰণ, উপযুক্ত সময়ত চিকিৎসা ব্যৱস্থা আদি বিষয়ত গুৰুত্ব আৰোপ কৰি বিশেষ কৌশলগত ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু অন্যান্য স্বাস্থ্য সুবিধাসমূহত 30-65 বছৰ বয়সৰ মহিলাৰ বাবে জৰায়ুমুখৰ কৰ্কট ৰোগৰ চিনাক্তকৰণৰ বাবে প্ৰয়োজনীয় সুবিধাসমূহ উপলব্ধ হৈছে। অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অধীনত দেশৰ 86 লাখৰো অধিক মহিলাক ইতিমধ্যে পৰীক্ষা কৰা হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। শ্ৰীনাড্ডাই লগতে এইচ পি ভিৰ বিৰুদ্ধে ৰাষ্ট্ৰজোৰা প্ৰতিষেধক অভিযান সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ কয় যে যোৱা 28 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযান মুকলি কৰি 14 বছৰ বয়সৰ প্ৰায় 12 লাখ কিশোৰী প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্যমে স্বাস্থ্যৱান নাৰী শক্তিশালী পৰিয়ালৰ আদৰ্শক প্ৰতিফলিত কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানে এই প্ৰতিষেধক অভিযানৰ শলাগ লৈ ইয়াক বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া প্ৰতিষেধক অভিযান বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবে ৰাষ্ট্ৰসংঘৰ সৈতে নিয়মাধাৰিত আন্তঃৰাষ্ট্ৰীয় শৃংখলা আৰু বহুপাক্ষিক সহযোগিতাৰ বাবে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণৰ পিছত প্ৰকাশ কৰা এখন যুটীয়া বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে দুয়োগৰাকী নেতাই পাৰস্পৰিক সন্মান, গণতন্ত্ৰৰ প্ৰমূল্য আৰু গোলকীয় শান্তি, সুৰক্ষা তথা আন্তঃৰাষ্ট্ৰীয় আইনৰ ভেটিত আধাৰিত ভাৰত আৰু ফিনলেণ্ডৰ মাজৰ গভীৰ বন্ধুত্বৰ কথা দোহাৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ বন্ধুত্বক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ বাবেও সহমত প্ৰকাশ কৰে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে মাই ভাৰতৰ সহযোগত আজিৰে পৰা দেশজুৰি জি ৰামজী যুৱ ডিজিটেল অভিযান আৰম্ভ কৰিব। বিকশিত ভাৰত, গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান আইন 2025ৰ বিষয়ে ব্যাপক জনসজাগতা সৃষ্টিয়ে এই অভিযানৰ মূল উদ্দেশ্য। যুৱক যুৱতীসকলক এই উদ্যমৰ কেন্দ্ৰত ৰাখি কুইজ, ভিডিঅ' প্ৰতিযোগিতা আৰু সৃজনশীল প্ৰতিযোগিতাৰ দৰে সক্ৰিয় কাৰ্যকলাপৰ জৰিয়তে ইয়াক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হয়। ভাৰতে ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক 7 ৰাণত পৰাস্ত কৰে। ইংলেণ্ডে 254 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত কুৰি অভাৰত 7টা উইকেট হেৰুৱাই 246 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইংলেণ্ডৰ জেকব বেথলে 48টা বলত 105 ৰাণ কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বিশ্ব অভাৰত 7টা উইকেটৰ বিনিময়ত 253 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ সঞ্জু ছেমছনে 42টা বলত 89 ৰাণ কৰে। শিৱম দুবে 43 ৰাণৰ বৰঙণি আগবঢ়ায়। সঞ্জু ছেমছনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰত অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত প্ৰৱেশ কৰাৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নতুন ৰাজ্যপাল আৰু উপৰাজ্যপাল নিয়োগ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা কৃষি আৰু গ্ৰাম্য ৰূপান্তৰকৰণ বিষয়ে বাজেটোতৰ ৱেবিনাৰ সম্বোধন কৰিব। পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে চুবুৰীয়া ওড়িশা আৰু ঝাৰখণ্ডৰ 200গৰাকীৰো অধিক ন্যায়াধীশক নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই জৰায়ুমুখৰ কৰ্কট ৰোগ নিৰ্মূল কৰা আৰু স্বাস্থ্য ক্ষেত্ৰত গোলকীয় সহযোগিতা সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ প্ৰকাশ কৰিছে। আৰু ভাৰতে ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।